প্ৰথম বংশাৱলী ২৪ অধ্যায়। আৰোনৰ বংশধৰসকলৰ বিভাগসমূহ নাদব, অবিহু, ইলিয়াজৰ আৰু ইথামৰ। তেওঁলোকৰ পিতৃৰ মৃত্যু পূৰ্বেই নাদব আৰু অবিহুৰ মৃত্যু হয়। তেওঁলোকৰ সন্তান নাছিল, সেয়ে ইলিয়াজৰ আৰু ইথামৰ পুৰোহিতৰ পৰিচৰ্যাত আছিল। দাউদে একেলগে ইলিয়াজৰ বংশৰ চাদুকক আৰু ইথামৰ বংশৰ অহিমেলকক তেওঁলোকৰ পুৰোহিত পৰিচৰ্যাৰ কাৰণে বেলেগ বেলেগ দলত ভাগ কৰিলে। ইথামৰ বংশধৰসকলতকৈ ইলিয়াজৰ বংশধৰসকলৰ মাজত নেতৃত্ব লোৱা লোক বেছি আছিল, সেয়ে তেওঁলোকে ইলিয়াজৰ বংশধৰসকলক ১৬টা দলত বিভক্ত কৰিছিল। তেওঁলোক ইথামৰ বংশধৰ আৰু গোষ্ঠীৰ মৌৰবীসকলৰ দ্বাৰাই এই সকলো কৰিছিল। একো প্ৰভেদ নাৰাখি তেওঁলোকক ইলিয়াজৰ আৰু ইথামৰ দুয়োৰে বংশধৰসকলৰ পৰা পবিত্ৰ স্থানৰ কৰ্মচাৰীসকল আৰু ঈশ্বৰৰ কৰ্মচাৰীসকলৰ বাবে একো প্ৰভেদ নাৰাখি চিঠি খেলাই তেওঁলোকক বিভক্ত কৰিছিল। লেবিয়া বংশধৰ নথনেলৰ পুত্ৰ চমৰীয়া লিখকে ৰজাৰ কৰ্মচাৰী চাদুক পুৰোহিতৰ, অবিয়াথৰ পুত্ৰ অহিমেলকৰ আৰু পুৰোহিতসকলৰ নেতা ও লেবিয়া পৰিয়ালসকলৰ উপস্থিতিত তেওঁলোকৰ নাম লিখিলে। ইলিয়াজৰ বংশৰ পৰা এটা গোষ্ঠী আৰু ইথামৰ বংশৰ পৰা এটা গোষ্ঠী চিঠি খেলৰ দ্বাৰাই নিৰ্বাচন কৰা হৈছিল। প্ৰথম চিঠি খেলত জিহুৱাৰ ৰিবৰ, দ্বিতীয় জিদয়াৰ, তৃতীয় হাৰিমৰ, চতুৰ্থ চিউৰিমৰ, পঞ্চম মলকিয়াৰ, ষষ্ঠ মিয়ামিনৰ, সপ্তম হকুচৰ, অষ্টম অবিয়াৰ, নৱম জেহুয়াৰ, দশম চখনিয়াৰ, একাদশ ইলিয়াচিবৰ, দ্বাদশ জাকিমৰ, এৱদশ হপ্পাৰ, চতুৰ্থদশ জেচেবাৰ, পঞ্চদশ বিলগাৰ, ষোড়শ ইমেৰৰ, সপ্তদশ হেজিৰৰ, অষ্টাদশ হপ্পিচেৰৰ, ঊনবিংশ পথহিয়াৰ, বিংশ জিহিচকেলৰ, একবিংশ জাখিনৰ, দ্বাৰবিংশ গামুলৰ, এৱবিংশ দলায়াৰ, চতুৰ্থবিংশ মাজিয়াৰ নাম উঠিল। যেতিয়া তেওঁলোকে জিহুৱাৰ গৃহলৈ আহিব, তেতিয়া ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকৰ ওপৰত পিতৃ হাৰুণৰ দ্বাৰাই তেওঁলোকক দিয়া পদ্ধতিৰ দ্বাৰাই কৰা তেওঁলোকৰ পৰিচৰ্যাৰ আজ্ঞাসমূহ এইবিলাক আছিল। লেবীৰ অৱশিষ্ট বংশধৰসকল এওঁলোক। অম্মমৰ বংশধৰসকলৰ মাজত চুবায়েল, চুবায়েলৰ বংশধৰসকলৰ মাজত জেহদিয়া, অম্মমৰ বংশধৰসকলৰ মাজত জিচিয়া নেতা আছিল, জিচহৰিয়াৰ বংশধৰসকলৰ মাজত চল্লুমুট, চলুমুটৰ বংশধৰসকলৰ মাজত জহত, হিব্ৰানৰ বংশধৰসকলৰ মাজত প্ৰথম জিৰিয়া, দ্বিতীয় অমৰীয়া, তৃতীয় জহজিয়েল আৰু চতুৰ্থ জিকমিয়াম, উজিয়েলৰ বংশধৰসকলৰ মাজত মিখা, মিখাৰ বংশধৰসকলৰ মাজত চামী, মিখাৰ ভায়েক জিচিয়া, জিচিয়াৰ পুত্ৰসকলৰ মাজত জখৰীয়া, মৰাৰী বংশধৰসকলৰ মাজত মহলি আৰু মুচি, জাজিয়াৰ বংশধৰসকলৰ মাজত বিনু, মৰাৰী বংশধৰসকলৰ মাজত জাজিয়া, বিনু, চুহম, জক্কুৰ আৰু ইব্ৰি, মহলিয়াৰ বংশধৰসকলৰ মাজত ইলিয়াজৰ, এওঁৰ পুত্ৰ নাছিল, কিশৰ বংশধৰসকলৰ মাজত জিৰ হমেল, মুচি বংশধৰসকলৰ মাজত মহলি, এডৰ আৰু জিৰিমুত। তেওঁলোকৰ পৰিয়াল অনুসাৰে তালিকাত থকা লেবিয়াসকল এওঁলোক। দাউদ ৰজা চাদুকৰ, অহিমেলকৰ আৰু পুৰোহিতসকলৰ আৰু লেবিয়াসকলৰ পৰিয়ালৰ নেতাসকলৰ উপস্থিতিত তেওঁলোকে পুনৰ চিঠি খেলালে। পৰিয়ালসকলৰ ডাঙৰ পুত্ৰসকলে সৰুসকলৰ লগত চিঠি খেলালে। হাৰুণৰ বংশধৰসকলে কৰাৰ দৰেই এওঁলোকেও চিঠি খেলালে।